দ্বিতীয় বংশাৱলী ন অধ্যায়। চলোমনৰ ওচৰলৈ ছিবাৰ ৰাণী অহা। চলোমনৰ ধন আৰু ঐশ্বৰ্য। চলোমনৰ মৃত্যু। পাছত যেতিয়া ছিবা দেশৰ ৰাণীয়ে চলোমনৰ যশস্যাৰ কথা শুনিলে, তেতিয়া তেখেতে নিগুৰ বাক্যৰ দ্বাৰাই তেওঁক পৰীক্ষা কৰিবলৈ জিৰচালেমলৈ আহিল। সুগন্ধি দ্ৰব্য, অধিক সোণ আৰু বহুমূল্য বাখৰ বুজাই দিয়া অনেক উট আৰু অতিশয় অধিক লোকে সৈতে আহিল। যেতিয়া তেখেতে চলোমনৰ ওচৰলৈ আহিল, তেখেতৰ মনত যি যি আছিল সকলোকে তেওঁক ক'লে। তাতে চলোমনে তেখেতৰ সকলো প্ৰশ্ন উত্তৰ দিলে। চলোমনে বুজিব নোৱাৰা একোৱেই নাছিল। তেওঁ উত্তৰ দিব নোৱাৰা কোনো এটা প্ৰশ্ন নাছিল। এইদৰে ছিবা ৰাণীয়ে চলোমনৰ জ্ঞান আৰু তেওঁ নিৰ্মাণ কৰা গৃহ দেখিলে, আৰু তেওঁ মেজৰ আহাৰ, মন্ত্ৰীসকলৰ বহা আসন, পৰিচাৰকসকলৰ আচাৰ ব্যৱহাৰ আৰু তেওঁলোকৰ সাজ পোছাক, তেওঁৰ পাণপাত্ৰ ধৰা লোকসকল আৰু তেওঁলোকৰ সাজ পোছাক, আৰু জিহুৱাৰ গৃহলৈ তেওঁ উঠা খটখটি, এই সকলোকে দেখি তেখেতে বিচুতি হ'ল। তেখেতে ৰজাক ক'লে, মই নিজ দেশত আপোনাৰ বাক্য আৰু জ্ঞানৰ বিষয়ে যি কথা শুনিছিলোঁ সেয়ে সঁচা আছিল। কিন্তু মই আহি যেতিয়ালৈকে নিজ চকুৰে নেদেখিলোঁ, তেতিয়ালৈকে মই সেই কথাত বিশ্বাস কৰা নাছিলোঁ। চাওক, আপোনাৰ জ্ঞান আৰু ধনৰ মহত্বৰ আধাও মোক কোৱা নাছিল। মই যি কথা শুনিছিলোঁ তাতকৈ আপোনাৰ গুণ অধিক আছে। আপোনাৰ লোকসকল কেনে ধন্য, আৰু আপোনাৰ যি ডাকবোৰে আপোনাৰ আগত সদায় থিয় হৈ আপোনাৰ জ্ঞানৰ কথা শুনে তেওঁলোক ধন্য। আপোনাৰ ঈশ্বৰ জিহুৱা ধন্য। আপোনাৰ ঈশ্বৰ জিহুৱাৰ বাবে ৰজা পাতিবলৈ তেওঁ আপোনাৰ দৰে এজনক তেওঁৰ সিংহাসনত বহুৱাই নিশ্চয় সন্তুষ্ট, কিয়নো আপোনাৰ ঈশ্বৰে ইজৰাইলক প্ৰেম কৰে। তেওঁলোকক নিৰ্দেশত সদাকালৰ বাবে ন্যায় আৰু ধাৰ্মিকতাৰে প্ৰতিষ্ঠিত কৰিবলৈ তেওঁ আপোনাক তেওঁলোকৰ ওপৰত ৰজা পাতিলে। তেখেতে ৰজাক 120 কিকৰ সোণ, অতি অধিক সুগন্ধি দ্ৰব্য আৰু বহুমূল্য বাখৰ দিলে। ছিবা ৰাণীয়ে চলোমন ৰজাক দিয়া সুগন্ধি দ্ৰব্যৰ দৰে সুগন্ধি দ্ৰব্য তেওঁক আন কোনেও দিয়া নাছিল। হিৰম আৰু চলোমনৰ যি ডাকবোৰে উফিৰৰ পৰা সোণ আনিছিল, তেওঁলোকে অলগুম কাঠ আৰু বহুমূল্য বাখৰো আনিছিল। ৰজাই সেই অলগুম কাঠেৰে জিহুৱাৰ গৃহ আৰু ৰাজগৃহৰ বাবে জখলাবোৰ আৰু গায়কসকলৰ বাবে বীণা আৰু নেবল সজালে। তেনেকুৱা কাঠ আগেৰে জিহুদা দেশত কোনেও কেতিয়াও দেখা নাছিল। পাছত ছিবা ৰাণীয়ে ৰজালৈ অনা বস্তুৰ সলনি ৰজাই যি বস্তু দিলে তাৰ বাহিৰে ছিবা ৰাণীয়ে বিচৰাৰ দৰে তেওঁ সকলো মনৰ বাঞ্ছা তেওঁ পূৰ কৰিলে। পাছত ৰাণী আৰু তেওঁ ডাকবোৰ নিজ দেশলৈ উলটি গ'ল। এবছৰৰ ভিতৰত 666 কিকৰ সোণ চলোমনলৈ আহিল। সেয়াও বেপাৰী আৰু বণিকসকলে অনা সোণৰ বাহিৰে আৰবৰ সকলো ৰজা আৰু দেশাধ্যক্ষসকলেও চলোমন ৰজালৈ সোণ আৰু ৰূপ আনিলে। আৰু চলোমন ৰজাই সোণ পিটাই 200 ঢাল কৰিলে। সোণ পিটাই কৰা প্ৰত্যেক ঢালত 600 চেকল সোণ খৰচ হৈছিল। আৰু সোণ পিটাই 300 ঢাল যুগুত কৰিলে, তাৰ প্ৰত্যেক ঢালত 300 চেকল সোণ খৰচ হৈছিল। ৰজাই সেইবোৰ লিবানুনৰ কাঠনিৰ গৃহত ৰাখিলে। ইয়াৰ বাহিৰে ৰজাই হাতী দাঁতৰ এখন ডাঙৰ সিংহাসন সজাই তাৰ ওপৰত শুদ্ধ সোণৰ পতা মাৰিলে। সেই সিংহাসনৰ 600 পিয়া খটখটি আছিল, আৰু সিংহাসনত লগোৱা সোণৰ এখন ভৰি পিয়া আছিল, আৰু বহা ঠাই দুয়োফালে দুখন হাত আছিল। সেই হাতৰ ওচৰত দুটা সিংহৰ মূৰ্তি থিয় হৈ আছিল আৰু সেই ছয় খাপৰ ওপৰত দুই মূৰে বাৰটা সিংহৰ মূৰ্তি থিয় হৈ আছিল। এনেকুৱা হিংসাখন আন কোনো ৰাজ্যত সজা নাছিল। চলোমন ৰজাৰ সকলো পাণপাত্ৰ সোণৰ আছিল আৰু লিবানুনৰ কাঠনিৰ গৃহৰ সকলো পাত্ৰ শুদ্ধ সোণৰ আছিল। চলোমনৰ ৰাজত্বৰ কালত ৰূপ একোৰো মাজত গণ্য নাছিল, কিয়নো হিৰমৰ ডাকবোৰে সৈতে তছিছলৈ যোৱাৰ ৰজাৰ কেইখনমান জাহাজ আছিল। সেই তছিছৰ জাহাজবোৰে সোণ, ৰূপ, হাতীদাঁত, বান্দৰ আদি লৈ প্ৰত্যেক তিনি বছৰৰ মূৰত এবাৰ এবাৰ আহি আছিল। এইদৰে ঐশ্বৰ্য আৰু জ্ঞানত চলোমন ৰজাৰ পৃথিৱীত থকা সকলো ৰজাতকৈ প্ৰধান হ'ল। ঈশ্বৰে চলোমনৰ মনত যি জ্ঞান দিছিল, তেওঁ সেই জ্ঞানৰ কথা শুনিবলৈ পৃথিৱীৰ সকলো ৰজাই তেওঁৰ লগত সাক্ষাৎ কৰিবলৈ চেষ্টা কৰিছিল আৰু প্ৰতিজনে নিজ নিজ উপহাৰ, ৰূপৰ আৰু সোণৰ পাত্ৰ, বস্ত্ৰ, অস্ত্ৰ, সুগন্ধি দ্ৰব্য, ঘোঁৰা আৰু খচ্চৰ এইবোৰ লৈ প্ৰতি বছৰে বছৰে আহিছিল। ঘোঁৰা আৰু ৰথৰ বাবে চলোমনৰ 4,000 ঘোঁৰাহাল আছিল আৰু তেওঁ 12,000 অশ্বাৰোহী আছিল আৰু এওঁলোকক তেওঁ নানা ৰথ নগৰত আৰু ৰজাৰ লগত জিৰচালেমতো ৰাখিলে আৰু ফৰাত নদীৰে পৰা পলেষ্টিয়াসকলৰ দেশলৈ আৰু মিছৰৰ সীমালৈকে সকলো ৰজাসকলৰ ওপৰত তেওঁ শাসন কৰিছিল। ৰজাই জিৰচালেমত ৰূপক মাটিত থকা শিলৰ নিচিনা আৰু এৰস্কাঠক নিম্ন ভূমিত থকা ডিমৰু গছৰ নিচিনা অধিক কৰিলে। মিছৰৰ পৰা আৰু আন সকলো দেশৰ পৰা চলোমনৰ বাবে ঘোঁৰা অনা হৈছিল। চলোমনৰ অৱশিষ্ট কাৰ্যৰ আধু প্ৰান্ত বিৱৰণ নাথন ভাৱবাদীৰ পুস্তকখনত, চিলোনিয়া অহিয়াৰ ভাৱবাদীত আৰু নবাদৰ পুত্ৰ জাৰ্বিয়াম বিষয়ক ইদ্দুৰ দৰ্শক পুস্তকখনত জানো লিখা নাই। এইদৰে চলোমনে জিৰচালেমত থাকি সমুদায় ইজৰাইলৰ ওপৰত 40 বছৰ ৰাজত্ব কৰিলে। পাছত চলোমন তেওঁৰ পূৰ্বপুৰুষসকলৰ লগত নিদ্ৰিত হোৱাত তেওঁৰ পিতৃ দাউদৰ নগৰত তেওঁক মৈদাম দিয়া হ'ল আৰু তেওঁৰ পুত্ৰ ৰবিয়াম তেওঁৰ পদত ৰজা হ'ল।